نساؤكم حرث لكم فأتوا حرثكم أنى شئتم وقدموا لأنفسكم واتقوا الله واعلموا أنكم ملاقوه وبشر المؤمنين.
তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্য ক্ষেত্ৰস্বৰূপ, এতেকে তোমালোকে তোমালোকৰ শস্য ক্ষেত্ৰত যেনেকৈ ইচ্ছা গমন কৰিব পাৰা আৰু তোমালোকে নিজৰ ভৱিষ্যতৰ বাবে আগলৈ সম্বল প্ৰেৰণ কৰা আৰু আল্লাহক ভয় কৰা, লগতে জানি থোৱা নিশ্চয় তোমালোক আল্লাহৰ সন্মুখীন হ'বা আৰু মুমিনসকলক সুসংবাদ দিয়া।